চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার মরমিয়াল প্রভু যীশুর মহান নামেরে আপনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
বাইক আছিল নদীতে, তেওঁ আছিল ঈশ্বৰে সতে, আৰু সেই বাইকই স্বয়ং ঈশ্বৰ। তেওঁ আহিল যীশু ৰূপেৰে মানুহ উধাৰিবলে। ঈশ্বৰে হতে তেওঁৰ দ্বাৰা হ'ল সকলোৱে, যি যি হ'ল সেইবোৰ এটা নহ'ল তেওঁৰ বিনে। বাইক আছিল নদীতে, তেওঁ আছিল ঈশ্বৰে হতে, আৰু সেই বাইকই স্বয়ং ঈশ্বৰ। তেওঁ আহিল যীশু ৰূপেৰে মানুহ উধাৰিবলে। জীৱন গৰাকী তেওঁহে মানুহৰ পোহৰ, সেই জীৱনে সকলোকে পোহৰ দিবলৈ আহিছিলে তেওঁ যীশুৰূপে। বাইক আছিল নদীতে, তেওঁ আছিল ঈশ্বৰে হতে, আৰু সেই বাইক স্বয়ং ঈশ্বৰ। তেওঁ আহিল যীশুৰূপেৰে মানুহ উধাৰিবলে। স্বাক্ষৰে তেওঁ সেই সকলো লোককে ঈশ্বৰৰ সন্তান কৰে। বাক্য আছিল আদিতে, তেওঁ আছিল ঈশ্বৰে হতে, আৰু সেই বাক্যই স্বয়ং ঈশ্বৰ। তেওঁ আহিল যীশু ৰূপেৰে মানৱ উদ্ধাৰিবলৈ।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? প্ৰথমতে আপোনাক ধন্যবাদ জনাইছো আমাৰ এই অনুষ্ঠান শুনি থকাৰ কাৰণে। এই বাইবেল অধ্যয়নৰ অনুষ্ঠান আমি অতি আগ্ৰহেৰে প্ৰস্তুত কৰোঁ আৰু অতি আশাৰে প্ৰচাৰ কৰোঁ আমাৰ শ্ৰোতাসকলৰ সহায় হওক বুলি। যদিও এই কাম কৰাৰ বাবে আমি নিজকে উপযুক্ত বুলি নাভাবোঁ, কিন্তু আমাৰ মহান প্ৰভু যীশুখ্ৰীষ্টৰ বাণী প্ৰকাশ কৰাৰ যি দায়িত্ব, সেই দায়িত্বৰ প্ৰতি সঁহাৰি দিবলৈ চেষ্টা কৰিয়েই আমি আজিলৈকে এই কাম কৰি আহিছো। এই কাম কৰাত আমি কিমান দূৰ সফল হৈছো তাৰ বিচাৰ আপোনালোকৰ হাতত। অনুগ্ৰহ কৰি আপোনাৰ মতামত আমাক জনাবনে? আমাৰ ঠিকনা: ভক্তিবচন, টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100১। ভক্তিবচন, টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্ট বক্স নম্বৰ 70, গুৱাহাটী 78100১। আমাৰ ৱেবছাইট www.radio882.com। আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ। হওক, স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ আগবাঢ়োতে আমি তোমাৰ ওচৰত প্ৰাৰ্থনা জনাইছো প্ৰভু। তুমি আহা, তোমাৰ বাক্যৰ নিগূঢ় তত্ত্ব তুমিয়েই আমাক বুজাই দিয়া। আমাৰ অনুষ্ঠানৰ মৰমৰ শ্ৰোতাসকলক তুমি তোমাৰ স্পষ্ট মাত শুনিবলৈ দিয়া, তেওঁলোকৰ জীৱনত তোমাৰ আশীৰ্বাদ প্ৰকাশ পাই উঠিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয়ী প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আমি আজি কিছুদিনৰ পৰা বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দ্বিতীয় বিৱৰণ নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয় জানো? আজি আমি এই দ্বিতীয় বিৱৰণৰ 23 নম্বৰ অধ্যায়ৰ পৰা আমাৰ অধ্যয়ন আৰম্ভ কৰিব খুজিছো। প্ৰথম পদটো পাঠ কৰি দিছো, দ্বিতীয় বিৱৰণ 23 অধ্যায়ৰ প্ৰথম পদ: অন্ধকোষ খুন্দা বা গুপুত অংগ কটা মানুহ জিহুৱাৰ সমাজত নোসোমাব। এইটো অতি আচহুৱা ধৰণৰ নিয়ম নহয়নে বাৰু? ইয়াত ঈশ্বৰে আমাক বাৰু কি শিকাব খুজিছে? আমি ভাবোঁ এই কথাটোৱে সন্যাস অথবা বৈৰাগ্যৰ কথাকেই বুজাইছে। খ্ৰীষ্টীয় বিশ্বাসীসকলক কেতিয়াও এই জগতৰ লোকসকলৰ পৰা আঁতৰি গৈ সম্পূৰ্ণ পৃথকভাৱে বেলেগ ঠাইত বাস কৰিবলৈ কোৱা হোৱা নাই, বৰং কোৱা হৈছে তোমালোক পৃথিৱীৰ লোন এইবুলিহে। 2 নম্বৰ পদ: জহৰা মানুহ জিহুৱাৰ সমাজত নোসোমাব, আৰু 10 পুৰুষলৈকে তাৰ কোনেও জিহুৱাৰ সমাজত সোমাব নোৱাৰিব। ইয়াত অতি হোতা শব্দ ব্যৱহাৰ কৰা হৈছে। কোনো অবৈধ সন্তান ঈশ্বৰৰ লোকবিলাকৰ সমাজত ভুক্ত হ'ব নোৱাৰিব বুলি কোৱা হৈছে। আজি বহুতো মানুহে নিজকে নিজে কয় আমি ঈশ্বৰৰ সন্তান, কিন্তু তেওঁলোক আচলতে ঈশ্বৰৰ সন্তান নহয়, তেওঁলোক অবৈধ। মানুহ দেখাত অতি ধাৰ্মিক হ'ব পাৰে, কিন্তু তেওঁ ঈশ্বৰৰ প্ৰকৃত সন্তান নহ'ব পাৰে। তেওঁ আত্মিকভাৱে নতুন জন্ম পোৱা লোক নহ'ব পাৰে। ঈশ্বৰে সেই কথা অতি স্পষ্ট কৰি দিছে। আমি নিজকেই সোধা উচিত, আমি প্ৰভু যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিলোনে? কাৰণ বাইবেলত লিখিছে যে যিবিলাক মানুহে প্ৰভু যীশুখ্ৰীষ্টক বিশ্বাস কৰি গ্ৰহণ কৰিলে সেই সকলোকে তেওঁ ঈশ্বৰৰ সন্তান হ'বলৈ ক্ষমতা দিলে। যোহন 1:12 পদ, 3 আৰু 4 নম্বৰ পদ: অম্মুনীয়া বা মুৱাবিয়া লোক যীহুৱাৰ সমাজত সোমাব নোৱাৰিব, 10 পুৰুষলৈকে কেতিয়াও সিহঁতৰ মাজৰ কোনেও যীহুৱাৰ সমাজত সোমাব নোৱাৰিব, কিয়নো মিছৰৰ পৰা তোমালোক অহা সময়ত সিহঁতে অন্ন জল লৈ তোমালোকেৰে সৈতে বাটত সাক্ষাৎ নহ'ল, আৰু তোমাক হাও দিবলৈ তোমাৰ অহিতে অৰাম নহৰৈমত থকা পথুৰ নিবাসী বিউৰৰ পুতেক বিলিয়মক ধন দিছিল। পুৰাতত্ববিদসকলে আৱিষ্কাৰ কৰিছে যে এই অম্মুনীয়া আৰু মুৱাবিয়া লোকবিলাকে বিভিন্ন অপদেৱতাৰ সেৱা পূজা কৰিছিল। সেইকাৰণে ঈশ্বৰে সাৱধান কৰি দিছে যে ইছৰাইলৰ লোকসকলে যাতে অম্মুনীয়া আৰু মুৱাবিয়াবিলাকক তেওঁৰ সমাজত সোমাবলৈ নিদিয়ে। 5 আৰু 6 নম্বৰ পদ: তথাপি তোমাৰ ঈশ্বৰ জিহুৱাই বিলিয়মৰ কথা শুনিবলৈ সন্মত নহ'ল, কিন্তু তোমাৰ ঈশ্বৰ যিহুৱাই তোমাক প্ৰেম কৰাৰ কাৰণে তোমাৰ পক্ষে সেই সাউ আশীৰ্বাদত পৰিণত কৰিলে। তুমি জীয়াই থকা মানে কেতিয়াও সিহঁতৰ মংগল কি উন্নতিলৈ চেষ্টা নকৰিবা। এইটো শুনাত অলপ কঠুৱা যেন লাগে, কিন্তু ই আচলতে ভুৱা ধৰ্মৰ বিৰুদ্ধে সাৱধানবাণী। সকলোবোৰ ভুৱা ধৰ্মবিশ্বাসৰ মূল আচলতে ছয়তান, আৰু ছয়তানে কেতিয়াও প্ৰভুৰ সমাজত স্থান নাপায়। 7 আৰু 8 নম্বৰ পদ, তুমি কোনো ইডুমীয়া লোকক ঘৃণ নকৰিবা, কিয়নো সি তোমাৰ ভাই। কোনো মিছৰীয়া লোকক ঘৃণ নকৰিবা, কাৰণ তুমি তাৰ দেশত বিদেশী আছিলা। সিহঁতৰ পৰা উৎপন্ন হোৱা সন্তান তৃতীয় পুৰুষত যীহোৱাৰ সমাজত সোমাব পাৰিব। আমি আদি পুস্তক অধ্যয়ন কৰোঁতে দেখিছিলোঁ যে ইডুমেই হৈছে এছৌ, এছৌ আৰু জাকুব যজা ভাই ককাই আছিল। জাকুবৰ পৰাই ইছৰাইল জাতিৰ উৎপত্তি, সেইবাবে ইডুমীয়াবিলাক ইছৰাইলৰ লোকসকলৰ ভাই, গতিকে ইডুমীয়াবিলাকক ঘৃণ কৰিবলৈ কোৱা হৈছে। খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বাবে এছৌ হৈছে পুৰণি প্ৰকৃতি অৰ্থাৎ মাংসৰ প্ৰতীক। আমি প্ৰভু যীশুক গ্ৰহণ কৰি নতুন জন্ম পোৱাৰ পাছত আমাৰ নতুন প্ৰকৃতিৰ জন্ম হয় আত্মিক প্ৰকৃতি, আনহাতে আমি তেজমংহৰ শৰীৰটোতে থাকোঁ, গতিকে সেই মাংসিক প্ৰকৃতিও আমাৰ লগতেই থাকে। এই মাংসিক শৰীৰটোক ঘিণ কৰি একো লাভ নাই। আমাক এই মাংসিক শৰীৰক ঘিণ কৰিবলৈ কোৱা হোৱা নাই, কেৱল ইয়াৰ অধীন নহ'বলৈ, ইয়াৰ দ্বাৰা নিয়ন্ত্ৰিত নহ'বলৈহে কোৱা হৈছে। কাৰণ এই মাংসিক স্বভাৱ অৰ্থাৎ আমাৰ পুৰণি প্ৰকৃতিয়ে ঈশ্বৰক সন্তুষ্ট কৰিব নোৱাৰে। সেইকাৰণে আমিহে এই পুৰণি স্বভাৱটোক বশত ৰখা উচিত, আমি তাৰ বশলৈ যাব নালাগে। 12 আৰু 13 নম্বৰ পদ, আৰু তুমি চাউনীৰ বাহিৰত এটা ঠাই নিৰূপণ কৰিবা, বাহিৰ ফুৰিব লাগিলে সেই ঠাইলৈকে যাবা, আৰু তোমাৰ সামগ্ৰীৰ মাজত এখন খন্তি থাকিব, বাহিৰ ফুৰিবলৈ যাওঁতে বহাকালত তাৰে মাটি খান্দিবা, পাছে ঘূৰি তোমাৰ পৰা বাহিৰ হোৱা মল পুতি থবা। ঈশ্বৰে জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখে। আমি এটা কথা স্বীকাৰ কৰিবই লাগিব যে যি পিছপৰা ঠাইলৈকে প্ৰভু যীশুৰ বাণী গৈছে, সেই ঠাইত জনস্বাস্থ্যৰ উন্নতিও হৈছে। 14 পদ, কিয়নো তোমাক ৰক্ষা কৰিবলৈ আৰু তোমাৰ শত্ৰুবোৰক তোমাৰ হাতত দিবলৈ তোমাৰ ঈশ্বৰ যীহুৱাই তোমাৰ চাউনীৰ মাজত অহা যোৱা কৰে, এই হেতুকে তেওঁ তোমাৰ মাজত কোনো অসুচি বস্তু দেখি তোমাৰ পৰা বিমুখ নহবলৈ তোমাৰ চাউনী পবিত্ৰ হ'ব লাগে। এৰা, ঈশ্বৰে পৰিষ্কাৰ পৰিচ্ছন্নতা বিচাৰে। ঈশ্বৰে তেওঁৰ সন্তানসকলক পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখি চলাটো বিচাৰে। এই পৰিষ্কাৰ পৰিচ্ছন্নতা প্ৰকাশ পাব লাগিব সকলো ক্ষেত্ৰতে, আমাৰ শৰীৰ, আমাৰ পৰিৱেশ, আমাৰ ভাৱ চিন্তা, আমাৰ কাম কাজ, সকলো বিষয়তে। আমাক সকলো ক্ষেত্ৰতে পবিত্ৰ হৈ থাকিবলৈ কোৱা হৈছে। সেইকাৰণেই আমি দৃঢ়ভাৱে কওঁ বাইবেলখন অতি ব্যৱহাৰিক প্ৰয়োগ থকা গ্ৰন্থ, জীৱনৰ সকলো দিশ স্পৰ্শ কৰি ঈশ্বৰে ইয়াৰ মাজেৰে আমাক কথা কয়। 17 আৰু 18 পদ, ইছৰাইলৰ জীয়াৰীবিলাকৰ মাজত কোনো নতি আৰু ইছৰাইলৰ ডেকাবিলাকৰ মাজত কোনো নট নহওক, কোনো সংকল্প সিদ্ধিৰ অৰ্থে বেশ্যাৰ ধন বা কুকুৰৰ ধন তোমাৰ ঈশ্বৰ জিহুৱাৰ গৃহলৈ নানিবা, কিয়নো এই দুয়ো তোমাৰ ঈশ্বৰ জিহুৱাৰ ঘিণ লগা। দেহৰ ব্যৱসায় কৰি ধন উপাৰ্জন কৰা নাৰী বা পুৰুষ যাতে ইছৰাইলৰ লোকবিলাকৰ মাজত নাথাকে, ঈশ্বৰে তালৈ সাৱধান কৰি দিছে। এই ঘিণ লগা ব্যৱসায় কিয় চলি থাকে তাৰ বাবে গোটেই সমাজখনে দোষী নহয় জানো। কেতিয়াবা আৰ্থিক তাৰণাত পৰি, কেতিয়াবা অসৎ লোকৰ কবলত পৰি বহুতো অসহায়া নাৰী এই কুপ্ৰথাৰ বলি নহয়নে? গতিকে এই কুপ্ৰথা নোহোৱা কৰাৰ দায়িত্বও সমাজৰে। সেইবাবে ঈশ্বৰে ইছৰাইলৰ লোকসকলক সাৱধান কৰি দিছে তেওঁলোকৰ সমাজত যাতে এইবোৰ নচলে। 19 আৰু 20 নম্বৰ পদ, তুমি বাঢ়িৰ অৰ্থে নিজ ভাইক ধাৰ নিদিবা, ৰূপ বা খোৱা বস্তু নাইবা যি বস্তু বাঢ়িৰ অৰ্থে ধাৰে দিব পাৰি সেই বস্তুৰ বাঢ়ি নল'বা। ইয়াত আকৌ আমি দেখিছোঁ যে ঈশ্বৰে ইছৰাইলৰ লোকবিলাকক নিজৰ জ্ঞাতি ভাইৰ প্ৰতি সদয় হ'বলৈ কৈছে। তেওঁলোকে ধন ধাৰে দিবই লাগিব বুলি আমি ইতিমধ্যে পঢ়িবলৈ পাইছোঁ। আৰু 7ম বছৰ অৰ্থাৎ বিশ্ৰাম বছৰত সকলো ধাৰ ক্ষমা হ'ব লাগিব বুলি কোৱা হৈছিল। আৰু ইয়াত কোৱা হৈছে যে সেই ধাৰৰ বিনিময়ত তেওঁলোকে নিজ জ্ঞাতি ভাইৰ পৰা কোনো সুত ল'ব নোৱাৰিব। 21 পদৰ পৰা 23 নম্বৰ পদলৈকে আমি সংকল্প কৰাৰ কথা দেখিবলৈ পাওঁ। আৰু ঈশ্বৰৰ আগত সংকল্প কৰাটো স্বইচ্ছাই কৰা কাৰ্য, কোনেও তাৰ বাবে জোৰ নকৰে। কিন্তু যদি কোনোবাই তেনে সংকল্প কৰে তেনেহ'লে তাক মানিবই লাগিব। 24 আৰু 25 নম্বৰ পদ, লোকৰ দ্ৰাক্ষাবাৰীলৈ গ'লে তুমি নিজ ইচ্ছামতে হেঁপাহ পলোৱাকৈ দ্ৰাক্ষাগুটি খাব পাৰিবা, কিন্তু তোমাৰ পাত্ৰত অলপো নল'বা, অন্যৰ নোদোৱা ধানৰ খেতিত সোমালে তুমি নিজ হাতেৰে তাৰ চিঞি ছিঙিব পাৰিবা, কিন্তু অন্যৰ নোদোৱা শস্যত কাঁচি নলগাবা। আমি ভাবিব পাৰোঁ এইটোনো আকৌ কি নিয়ম। ইয়াৰ অৰ্থ এইয়ে যে কোনো খেতিয়কৰ বাৰীত কোনোবা আহিলে সেই খেতিয়কজনে সেই মানুহজনক অতিথি সেৱা কৰাৰ নিচিনাকৈ ভদ্ৰতাৰ খাতিৰত বাৰীৰ ফল মূল শস্য আদি খাব দিব লাগিব। প্ৰভু যীশুৰ শিষ্যসকলে এবাৰ পথাৰৰ মাজেৰে যাওঁতে ভোক লগাত শস্যৰ থোক ছিঙি ছিঙি খাইছিল। সেই কামটো তেওঁলোকৰ আইনসন্মত কামেই আছিল। এতিয়া 24 নম্বৰ অধ্যায়ৰ প্ৰথম পদৰ পৰা 5 নম্বৰ পদলৈকে যদি আমি পঢ়োঁ, তেতিয়া আমি দেখা পাওঁ যে ঈশ্বৰে মানুহৰ পাৰিবাৰিক সুখ আনন্দৰ কথাও চিন্তা কৰে। আমি 20 নম্বৰ অধ্যায়টো অধ্যয়ন কৰোঁতে দেখিছিলোঁ যে কোন কোন লোকে যুদ্ধলৈ নোযোৱাকৈ থাকিব পাৰিব ঈশ্বৰে তাৰ নিয়ম ধৰি দিছিল। আৰু ইয়াত আমি দেখোঁ যে নতুনকৈ বিয়া কৰোৱা মানুহজন যুদ্ধলৈ নোযোৱাকৈ থাকিব পাৰিব। কেৱল যুদ্ধই নহয়, সেই মানুহজনক এবছৰলৈকে কোনো কাৰ্যৰ ভাৰ দিয়া নাযাব। এবছৰলৈকে সেই পুৰুষ নৱবিবাহিতা পত্নীৰ লগত থাকিব পাৰিব। ঈশ্বৰে বিবাহক অতি পবিত্ৰ স্থান দিছে। আমি সকলোৱে সেই পবিত্ৰতা ৰক্ষা কৰি চলাটো তেওঁ কামনা কৰে। তদুপৰি ইয়াত আমি এটা কথা বিশেষভাৱে মন কৰিব পাৰোঁ যে ঈশ্বৰে পুৰুষজনতকৈও তেওঁৰ নৱবিবাহিতা পত্নীৰ কথা বেছিকৈ চিন্তা কৰা যেন লাগে, কাৰণ সেই তিৰোতাক আনন্দিত কৰিবলৈ কোৱা হৈছে। আমাৰ প্ৰভু যীশুখ্ৰীষ্টই মানৱ জাতিক প্ৰেম কৰি মানৱ জাতিৰ কাৰণেই ক্ৰুচত প্ৰাণ দিছিল, যাতে তেওঁত বিশ্বাস কৰি মানুহে পৰিত্ৰাণ লাভ কৰিব পাৰে। বাইবেলত খ্ৰীষ্টক দৰা আৰু তেওঁৰ বিশ্বাসী লোকসকলৰ মণ্ডলীক কন্যা বুলি কোৱা হৈছে। সেই কন্যাৰ বাবে, অৰ্থাৎ সকলোবোৰ বিশ্বাসী লোকৰ বাবে প্ৰভু যীশুখ্ৰীষ্টই প্ৰাণ পৰ্যন্ত দিছিল। সেই একেধৰণে প্ৰতিজন পুৰুষকেই নিজ নিজ ভাৰ্যাক প্ৰেম কৰিবলৈ কোৱা হৈছে। 6 নম্বৰ পদ, কোনোৱে কাৰো জাত শিল বা তাৰ ওপৰ ভাগ বন্ধক নল'ব, তাকে কৰিলে প্ৰাণ বন্ধক লোৱা হয়। কোনোৱে কাৰো জাত শিল বা তাৰ ওপৰ ভাগ বন্ধকত ল'ব নোৱাৰিব, কাৰণ সেই জাত শিলত শস্য গুৰি কৰিহে মানুহে পিঠা বনাই খায়। গতিকে সেই জাত শিল বন্ধকত লোৱা মানে সেই মানুহৰ প্ৰাণ বন্ধকত লোৱাৰ নিচিনা হ'ব। মানুহৰ প্ৰাণৰ গৰাকী ঈশ্বৰহে, তাক বন্ধকত লোৱাৰ অধিকাৰ মানুহৰ নাই। ইয়াৰ মাজেৰে দুখীয়া নিৰীহ লোকৰ প্ৰতি থকা ঈশ্বৰৰ বিশেষ চিন্তাৰ কথা প্ৰকাশ পাইছে। 7 নম্বৰ পদ, কোনো মানুহে যদি নিজ ভাই ইছৰাইলৰ সন্তানবিলাকৰ মাজৰ কোনোক চুৰ কৰে আৰু তালৈ বন্দীৰূপে ব্যৱহাৰ কৰে বা তাক বেচে আৰু ধৰা পৰে, তেন্তে সেই চুৰৰ প্ৰাণদণ্ড হ'ব। এইদৰে তুমি তোমাৰ মাজৰ পৰা তেনে দুষ্টতা দূৰ কৰিবা। সেই সময়ত কৃতদাস প্ৰথাৰ প্ৰচলন আছিল। মানুহক দাস হিচাপে বেচা কিনা কৰা হৈছিল। কিন্তু তেনেদৰে মানুহ চুৰ কৰি নি বেচা কাম কৰিবলৈ ঈশ্বৰে হাক দিয়া আমি ইয়াত দেখিবলৈ পাইছোঁ। তেনে কুকাৰ্য কৰি ধৰা পৰা মানুহক প্ৰাণদণ্ড দিবলৈ কোৱা হৈছে। মানুহ চুৰ কৰি বিক্ৰী নকৰি যদি নিজৰ ঘৰতো দাসৰ নিচিনা ব্যৱহাৰ কৰে, তেতিয়াও একে শাস্তিয়েই পাব লাগিব বুলি কোৱা হৈছে। 8 নম্বৰ পদ, লেবিয়া পুৰোহিতবিলাকে তোমালোকক দিয়া শিক্ষামতে যত্নেৰে কাৰ্য কৰিবলৈ কুষ্ঠ ৰোগৰ বিষয়ে তুমি সাৱধান হ'বা। মই তেওঁবিলাকক যি যি আজ্ঞা দিছোঁ তাক পালন কৰি সেইমতে কাৰ্য কৰিবা। কুষ্ঠৰোগ সম্বন্ধে ঈশ্বৰে যি নিয়ম ধৰি দিছিল আৰু পুৰোহিতসকলক সেই বিষয়ে যি যি দায়িত্ব দিছিল সেইবোৰ মানি চলিবলৈ কোৱা হৈছে। 9 নম্বৰ পদ, মিছৰ দেশৰ পৰা তোমালোক অহা সময়ত বাটত তোমালোকৰ ঈশ্বৰ যীহোৱাই মিৰিয়মলৈ কি কৰিছিল তাক সোঁৱৰণ কৰিবা। এই ঘটনাটো আমি গণনা পুস্তকৰ 12 নম্বৰ অধ্যায়টোত পঢ়িবলৈ পাওঁ। হাৰুণৰ ভাৰ্যা মিৰিয়মে মুচিক সমালোচনা কৰিছিল, ফলত ঈশ্বৰ যীহোৱাই মিৰিয়মৰ গাত কুষ্ঠৰোগ দিছিল। তেতিয়া মুচিয়ে মিৰিয়মৰ সুস্থতাৰ কাৰণে প্ৰাৰ্থনা জনাব লগা হৈছিল। এনেদৰে ঈশ্বৰৰ অহিতে পাপ কৰিলে যে ঈশ্বৰৰ অভিশাপ পাব লগা হয়, সেই কথা মুচিয়ে মানুহবোৰক মনত ৰাখিবলৈ কৈছে। মুচিক ঈশ্বৰেই ইছৰাইলৰ লোকসকলৰ নেতা নিযুক্ত কৰিছিল, সেইবাবে মুচিক সমালোচনা কৰি মিৰিয়মে ঈশ্বৰৰ পৰা দণ্ড পাব লগা হৈছিল। আজি আমাৰ মাজতো অনেক লোক আছে যাৰ কাম কেৱল নেতাসকলৰ কটু সমালোচনা কৰা। আমাৰ মণ্ডলীসমূহত আমি এই কথা প্ৰায়েই দেখা পাওঁ। ইয়াৰ দ্বাৰা কিন্তু আমি মণ্ডলীৰো একো উন্নতি কৰা নহয়, আমাৰ নিজৰো একো উন্নতি নহয়। 10-13 নম্বৰ পদ, তোমাৰ ওচৰ চুবুৰীয়াক কিবা ধাৰে দিলে বন্ধকী বস্তু আনিবৰ নিমিত্তে তাৰ ঘৰত তুমি নোসোমাবা। তুমি বাহিৰত থিয় হৈ থাকিবা আৰু ধৰুৱাই বন্ধকী বস্তু উলিয়াই তোমাৰ গুৰিলৈ আনিব। আৰু সি যদি দুখীয়া মানুহ হয় তেন্তে তুমি তাৰ বন্ধকী বস্তু ৰাখি নিদ্ৰা নাযাবা। সূৰ্য মাৰ যোৱা সময়ত তুমি তাৰ সেই বস্তু তাক অৱশ্যে ওলোটাই দিবা। তাতে সি নিজৰ কাপোৰ লৈ শয়ন কৰি তোমাক আশীৰ্বাদ দিব, আৰু তোমাৰ ঈশ্বৰ যি হোৱাৰ সাক্ষাতে সেয়ে তোমাৰ ধাৰ্মিকতা স্বৰূপ হ'ব। মানুহৰ ব্যক্তিগত সম্পত্তিৰ যি অধিকাৰ, সেই অধিকাৰৰ প্ৰতি সন্মান দেখুৱাবলৈ কোৱা হৈছে। বন্ধকী ল'বলৈ কাৰো ঘৰত নুসুমাবলৈ কোৱা হৈছে। কিন্তু বিশেষভাৱে মন কৰিবলগীয়া কথাটো হৈছে যে দুখীয়া মানুহৰ প্ৰতি বিশেষভাৱে দয়া দেখুৱাবলৈ কোৱা হৈছে। ৰাতি হোৱাৰ আগতেই দুখীয়া মানুহৰ বস্তু উভতাই দিব লাগিব। তেতিয়া সেই দুখীয়া মানুহজনে টোপনি যোৱাৰ আগে আগে আশীৰ্বাদ কৰিব, আৰু সেই কাৰ্যত ঈশ্বৰ অতি প্ৰসন্ন হ'ব। এনে পৰোপকাৰ কৰাৰ মনোবৃত্তি প্ৰতিজন লোকৰ গাতেই থকা হ'লে আমাৰ এই পৃথিৱীখন কিমান সুন্দৰ হ'লহেঁতেন ভাবি চাওকচোন। 14:15 পাঠ কৰি দিছো। তোমাৰ ভাই হওক বা তোমাৰ দেশৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা বিদেশীয়েই হওক, দিনে বেজ খোৱা দুখীয়া দৰিদ্ৰ চাকৰক উপদ্ৰৱ নকৰিবা। সেইদিনাই তাৰ বেজ তাক দিবা, সূৰ্য মাৰ যোৱালৈকে তাক নাৰাখিবা, কিয়নো সি দুখীয়া আৰু সেই ধনত তাৰ প্ৰাণ লাগি আছে। নিদিলে সি তোমাৰ অহিতে জিহুৱাৰ আগত কাটৰুক্তি কৰিলে তোমাৰ পাপ হ'ব। দৰিদ্ৰ আৰু অসহায় খাটি খোৱা লোকৰ বাবে ঈশ্বৰৰ বিশেষ চিন্তা আমি বাৰে বাৰে দেখি আহিছো। ইয়াত দিন মজুৰি কৰি খোৱা মানুহৰ বিৰুদ্ধে যি যি নকৰিবা বুলি কোৱা হৈছে, তেনেকুৱা কাম বাৰু আজিও আমাৰ সমাজত চলি থকা আমি দেখা নাপাওঁনে? দুখীয়া নিৰীহ মানুহক চহকী ক্ষমতাশীল মানুহে পদে পদে শোষণ কৰি থকা আমি নেদেখোনে? আমি শুনি নাথাকোনে? কিন্তু তেনেদৰে শোষণ কৰি লোৱা ধনত সেই নিৰীহ মানুহজনৰ প্ৰাণ লাগি থাকে। সেই শোষিত মানুহজনৰ কাটৰুক্তি ঈশ্বৰে শুনে। তেনেদৰে শোষণ কাৰ্য চলোৱা লোকে ঈশ্বৰৰ পৰা সাওপাঠে পাব। 16 পাঠ কৰি দিছো। সন্তানৰ দোষত পিতৃৰ বা পিতৃৰ দোষত সন্তানৰ প্ৰাণদণ্ড কৰা নহ'ব। প্ৰতিজনে নিজ নিজ পাপৰ কাৰণে প্ৰাণদণ্ড ভোগ কৰিব। প্ৰতিজনে নিজ নিজ পাপৰ কাৰণে প্ৰাণদণ্ড ভোগ কৰিব। এইটো অতি গুৰুত্বপূৰ্ণ কথা। এতিয়া 17:22 পাঠ কৰি দিছো। তুমি বিদেশীৰ বা পিতৃহীনৰ বিচাৰত অন্যায় নকৰিবা, আৰু বিধৱাৰ কাপোৰ বন্ধক নল'বা। কিন্তু তুমি যে মিছৰত বন্দী আছিলা, আৰু তোমাৰ ঈশ্বৰ জিহুৱাই যে তাৰ পৰা তোমাক মুক্ত কৰিলে, তাক সোঁৱৰণ কৰিবা। এই নিমিত্তে মই তোমাক এই কাৰ্য কৰিবলৈ আজ্ঞা দিছো। তুমি খেতিৰ শস্য দোৱা সময়ত যদি মুঠি এটা পাহৰি এৰি আহা, তেন্তে তাক আনিবলৈ উলটি নাযাবা। সেয়ে বিদেশীৰ, পিতৃহীনৰ আৰু বিধৱাৰ নিমিত্তে হ'ব। তোমাৰ ঈশ্বৰ জিহুৱাই তোমাৰ হাতে কৰা আটাই কাৰ্যত তোমাক আশীৰ্বাদ দিবৰ নিমিত্তে ইয়াকে কৰিবা। যেতিয়া তুমি তোমাৰ জিত গছৰ গুটি পাৰা, তেতিয়া তুমি অৱশিষ্ট থকা গুটিৰ নিমিত্তে ডালবোৰ নাচাবা। সেয়ে বিদেশীৰ, পিতৃহীনৰ আৰু বিধৱাৰ হ'ব। যেতিয়া তোমাৰ দ্ৰাক্ষাবাৰীৰ দ্ৰাক্ষাগুটি চপোৱা, তেতিয়া এৰি যোৱা গুটি তুমি নিছিঙিবা। সেয়ে বিদেশীৰ, পিতৃহীনৰ আৰু বিধৱাৰ হ'ব। কিন্তু তুমি যে মিছৰ দেশত বন্দী আছিলা, তাক সোঁৱৰণ কৰিবা। এই নিমিত্তে মই তোমাক এই কাৰ্য কৰিবলৈ আজ্ঞা দিছো। প্ৰিয় শ্ৰোতা, এই যে পদকেইটা আমি পাঠ কৰিলোঁ, এই পদকেইটাৰ মাজত আমি বাৰু কি বিশেষ কথা দেখিবলৈ পাইছো? আমি বিশেষভাৱে এটা কথাই দেখিবলৈ পাইছো যে সমাজৰ দুৰ্বল, অৱহেলিত, নিৰীহ লোকৰ প্ৰতিও ঈশ্বৰৰ এটা বিশেষ চিন্তা আছে, আৰু সেই লোকসকলৰ কথা চিন্তা কৰি ঈশ্বৰে এই নিয়মবোৰ বান্ধি দিছিল। এই নিয়মবোৰ পালন কৰিবলৈ ইছৰাইলৰ লোকসকলক আদেশ দিছিল। প্ৰিয় শ্ৰোতা, সমাজৰ অতি দুৰ্বল, অৱহেলিত, নিৰীহ লোকৰ প্ৰতিও বিশেষ চিন্তা থকা সেই প্ৰেমময় ঈশ্বৰৰ সন্তান হ'ব পৰাটো কিমান আনন্দৰ কথা! সেই পিতৃ ঈশ্বৰে সকলো লোককেই প্ৰেম কৰে, সকলো লোকৰ মংগলৰ কথা তেওঁ চিন্তা কৰে, সকলো লোকেই পৰিত্ৰাণ পোৱাটো তেওঁ কামনা কৰে। আৰু প্ৰভু যীশুৰ যোগেদি সকলো লোকলৈকে সেই পৰিত্ৰাণ তেওঁ বিনামূল্যে আগবঢ়াইছে। প্ৰভু যীশুক বিশ্বাস কৰি গ্ৰহণ কৰা প্ৰতিজন লোকেই সেই পৰিত্ৰাণ লাভ কৰিব পাৰে আৰু সেই পৰিত্ৰাণ লাভ কৰি ঈশ্বৰৰ সন্তান হ'ব পাৰে। ধনী বা দুখীয়া, উচ্চ বা নিচ, শিক্ষিত বা অশিক্ষিত, কোনো প্ৰভেদ নাই, সকলোৱেই। তেওঁৰ সেই প্ৰেমৰ, সেই অনুগ্ৰহৰ তুলনা নাই। আমি তেওঁক ধন্যবাদ জনাই তেওঁৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি প্ৰভু যীশুক নিজৰ নিজৰ জীৱনৰ ত্ৰাণকৰ্তা আৰু প্ৰভু বুলি গ্ৰহণ কৰি তেওঁৰ সেই প্ৰেমৰ প্ৰতি সঁহাৰি দিয়া উচিত নহয়নে বাৰু? আৰু প্ৰভু যীশুৰ প্ৰকৃত শিষ্য হিচাপে আনৰ প্ৰতিও দয়া মৰম দেখুৱাই জীৱন কটোৱা উচিত নহয়নে বাৰু? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
জীৱন বাটৰ প্ৰতি খোজে খোজে ছায়া বিপদৰ, তথাপিতো কৰি যাওঁ মৰম কৰ, তথাপি কৰি যাওঁ মৰম কৰ, কৰি জীৱনৰে আৰাধন তেওঁ সলনি নহয়, যুগে যুগে তেওঁ একে ঈশ্বৰ, যুগে যুগে তেওঁ একে ঈশ্বৰ।